পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছুইজাৰলেণ্ডৰ ডাভোছলৈ ৰাওনা হোৱাৰ পূৰ্বে কালি সামাজিক মাধ্যমযোগে কেইবাটাও গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে অতি সোনকালে যোৰহাট আৰু মাজুলীৰ মাজত দলঙৰ কাম পূৰ্ণগতিত আৰম্ভ হ'ব। আনহাতে নুমলীগড় আৰু গোলাঘাটৰ মাজত হ'বলগীয়া সুৰংগ পথত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে অপেক্ষা কৰি থকা বুলিও তেওঁ উল্লেখ কৰে।
অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং উদ্বোধন কৰি যোৰহাট মাজুলী দলঙৰ কামো কেইটামান দিনৰ পিছতেই পূৰ্ণ গতিত চলিব আৰম্ভ কৰিব। এতিয়া মই অপেক্ষা কৰিছো কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ বাবে নুমলীগড় আৰু গোলাঘাটৰ মাজত টানেলৰ যিটো আমাৰ প্ৰস্তাৱ তাৰ অনুমোদনৰ বাবে মই অপেক্ষা কৰিছো।
গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত বাগৰুম্বা টহু কাৰ্যসূচী সম্প্ৰতি সামাজিক মাধ্যমযোগে বহুল প্ৰচাৰ হোৱা বুলি উল্লেখ কৰি তেওঁ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে বাগৰুম্বা নৃত্যৰ দৃশ্য প্ৰচাৰ কৰাৰ ফলত অসমৰ বাগৰুম্বা বিশ্বৰ মাজলৈ যোৱাটো সম্ভৱ হোৱা বুলিও তেওঁ কয়। অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে তেওঁ ৰাজ্যৰ সকলো জাতীয় সংগঠনৰ নেতৃত্বক ধন্যবাদ জনায়। ইপিনে মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰাৰ প্ৰয়োজন হলে জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাসে এই বৈঠকত অধ্যক্ষতা কৰিব বুলি সামাজিক মাধ্যমযোগে তেওঁ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে আৰক্ষী কনিষ্টেবল পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়সৰ উচ্চসীমা বৰ্তমানৰ 25 বছৰৰ পৰা 26 বছৰলৈ বৃদ্ধি কৰা বুলিও তেওঁ প্ৰকাশ কৰে। আনহাতে আবেদনৰ সময়সীমাও 15 দিন বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে আজিৰ পৰা 22 জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা 2025-26 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ যুৱক যুৱতীসকলক একত্ৰিত কৰা হ'ব। তেওঁলোকে 26টা বিভাগৰ দক্ষতা প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে আজি এই প্ৰতিযোগিতা উদ্বোধন কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ BKB প্ৰেক্ষাগৃহত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত উদ্যোগৰ ক্ষেত্ৰত উদ্যমিতাৰ বিকাশ, প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰয়াস কৰা হৈছে। মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগমঞ্চত কালিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। 11 দিনীয়াকৈ আয়োজন কৰা এই ভাওনা সমাৰোহ অহা 28 জানুৱাৰীত অন্ত পৰিব। এইবাৰ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 20খন নিৰ্বাচিত প্ৰতিযোগিতামূলক আৰু 3খন প্ৰদৰ্শনীমূলক ভাওনাৰ প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। প্ৰভাতী কীৰ্তনৰ পাছতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ধৰ্মধ্বজা উত্তোলন কৰে। ইয়াৰ পাছত ক্ৰমে মণিকূটত দ্বাৰ উন্মোচন আৰু জুবিন গাৰ্গ প্ৰদৰ্শনী ক্ষেত্ৰ উদ্বোধন কৰা হয়। মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা 500গৰাকী সূত্ৰধাৰৰ নৃত্য পৰিৱেশনেৰে ভাওনা সমাৰোহৰ শুভাৰম্ভ হয়। বিয়লি প্ৰতিযোগিতাৰ প্ৰথম দৰ্শনীত জন্মেজয়ৰ সৰ্পমেধ যজ্ঞ কলিৰ পৰাভৱ প্ৰদৰ্শন কৰা হয়। ডিব্ৰুগড় জিলাৰ দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাই কালি অসম আন্দোলনৰ সময়ত তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে শ্বহীদ বৰণ কৰা নৃপেন বৰা, কুমুদ গগৈ, অজিত নেওগ আৰু নগেন ডেকাৰ স্মৃতিত আৱক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰে। দুলিয়াজান অইল ঔদ্যোগিক মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখৰ শ্বহীদবিধি প্ৰাংগণত 4গৰাকী বীৰ শ্বহীদৰ আৱক্ষ মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কালি এই মূৰ্তিসমূহ উন্মোচন কৰে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি, ডিব্ৰুগড় জিলা সমিতি আৰু দুলিয়াজান আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলা শিল্পী মিনতি খাউণ্ডৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। আকাশবাণীৰ বি হাইগ্ৰেড শিল্পী মিনতি খাউণ্ড শাস্ত্ৰীয় সংগীতৰ অন্যতম গুৰুৰূপে সমগ্ৰ দেশতে পৰিচিত আছিল। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ অসম লোক আয়োগৰ সদস্য পবিত্ৰৰাম খাউণ্ড আৰু কন্যা বিশিষ্ট বেহেলা শিল্পী সুনীতা খাউণ্ড ভূঞাক এৰি থৈ যায়। আজি নৱগ্ৰহ শ্মশানত মিনতি খাউণ্ডৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। যোৰহাটৰ বালিচাপুৰস্থিত দীঘলী সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ মহন্তৰ কালি হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 72 বছৰ। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।